এয়া আকাশবাণী। বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে 29 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি ভাৰত চৰকাৰ তথা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। বিশিষ্ট বেলুচ মানৱ অধিকাৰ কৰ্মী নিউ ইয়াৰ বেলুচৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ অধীনত ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ সংৰক্ষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আজিৰে পৰা দেশৰ প্ৰায় 1,150 কৰ্তৃপক্ষক স্বাস্থ্যত বাৰ্ষিক অনুমতি পত্ৰৰ সুবিধা প্ৰৱৰ্তন কৰিছে। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ কালি সন্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে আৰু কাজাখাস্তানত অনুষ্ঠিত এছিয়ান শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটো অলিম্পিক পদক বিজয়ী মানিকা কালে নেতৃত্ব দিব। এতিয়া শুনক বিতং বাতৰি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি ভাৰত চৰকাৰ তথা জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাই ভাৰতৰ প্ৰগতি আৰু গোলকীয় পৰ্যায়ত প্ৰাপ্য সন্মানৰ প্ৰশংসা কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৱে প্ৰধানমন্ত্ৰী মোদী আৰু দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীমেক্ৰোৱে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভাৰতৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতি কামনা কৰে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ গভীৰ সম্পৰ্ক অনাগত দিনতো বৰ্তি থাকিব বুলি আশা প্ৰকাশ কৰে। মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা খলিল, নেপালৰ বিদেশ মন্ত্ৰী আৰ্জু ৰাণা দেওবায়ু 79 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভাৰত গণতন্ত্ৰৰ এটা উজ্জ্বল উদাহৰণ হিচাপে বিশ্বৰ অন্যান্য দেশসমূহকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শুভেচ্ছাৰ বাবে বিশ্ব নেতাসকলক ধন্যবাদ জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগ আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজুক ধন্যবাদ জনাই কয় যে মালদ্বীপৰ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ সৈতে মিত্ৰতাপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে ইজৰাইল আৰু ভাৰতৰ নাগৰিকসকলৰ শান্তি, নিৰাপত্তা আৰু উন্নয়ন কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি, ভূটান আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয় যে ফ্ৰান্সৰ সৈতে কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে অনাগত সময়ত ভাৰত আৰু ভূটানৰ মাজৰ মিত্ৰতাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি কামনা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 210 নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে কালি নতুন দিল্লীৰ লালকিল্লাত 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে তেওঁলোকৰ উপস্থিতিয়ে প্ৰশাসনৰ তৃতীয় স্তৰৰ শক্তিক চিহ্নিত কৰি গ্ৰাম্য ভাৰতৰ সংস্কৃতি আৰু ভাৱনাক প্ৰতিফলিত কৰিলে। কালি পঞ্চায়তী ৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে তৃণমূল পৰ্যায়ত কৰা কাম তথা চৰকাৰৰ কল্যাণকামী আঁচনিসমূহ ৰূপায়ণত বিশেষ ভূমিকা পালন কৰাৰ বাবে পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰশংসা কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধিসকলক বিকশিত ভাৰতৰ দৰ্শনক অনুধাৱন কৰি এই দিশত একাগ্ৰতাৰে কাম কৰি যাবলৈ আহান জনায়। এই অনুষ্ঠানতে ছাভাছাৰ শীৰ্ষক এটা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত টুল মুকলি কৰা হয়। এই ব্যৱস্থাই গাঁওসভা আৰু অন্যান্য পঞ্চায়ত বৈঠকসমূহৰ ভিডিঅ' আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ পৰা নিজে নিজে সভাৰ কাৰ্য বিৱৰণী প্ৰস্তুত কৰিব। বিশিষ্ট বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ ইয়াৰ বেলুচে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ অধীনত ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত ভাৰতে 1,200 স্থান অন্বেষণৰ জৰিয়তে গুৰুত্বপূৰ্ণ খনিজৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ প্ৰচেষ্টা চলাইছে বুলি ঘোষণা কৰিছিল। মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে কয় যে পাকিস্তানক অপ্ৰাসংগিক কৰি ভাৰত আৰু বেলুচিস্তান অৰ্থনীতি, প্ৰতিৰক্ষা, সুৰক্ষা আৰু শান্তিৰ দিশত দীৰ্ঘকালীন অংশীদাৰ হ'ব পাৰে। মীৰ ইয়াৰে 6 কোটি বেলুচ জনসাধাৰণৰ হৈ 140 কোটি ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত নাইবা বেলুচিস্তান কোনো এখন দেশে স্বাধীনতা উপহাৰ হিচাপে পোৱা নাছিল, বৰঞ্চ পূৰ্বপুৰুষৰ অসীম ত্যাগ আৰু বলিদানৰ ফলস্বৰূপে স্বাধীনতা লাভ কৰা গৈছিল। তেওঁ দুয়োখন দেশৰ বিৰুদ্ধে হোৱা যিকোনো ধৰণৰ ষড়যন্ত্ৰক নিঃশেষ কৰাৰ লগতে অপাৰেচন সিন্দুৰত দেখুওৱাৰ দৰে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াৰ বাবে একেলগে কাম কৰি যাব পৰাকৈ ভাৰত চৰকাৰক বাস্তৱিক আৰু স্পষ্ট ৰূপত বেলুচিস্তানৰ সৈতে থিয় দিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আজিৰে পৰা দেশৰ প্ৰায় 1,150টা টোল প্লাজাত ফাষ্টটেগ বাৰ্ষিক অনুমতি পত্ৰ সুবিধাৰ সফল প্ৰৱৰ্তন কৰিছে। ৰাষ্ট্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰায় 1,40,000 ব্যৱহাৰকাৰীয়ে ফাষ্টটেগ বাৰ্ষিক অনুমতি পত্ৰৰ সুবিধা গ্ৰহণ কৰিছে। সূত্ৰটোৱে লগতে কয় যে প্ৰায় 1,40,000 লেনদেন ৰেকৰ্ড কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি অনুমতি পত্ৰ ব্যৱহাৰ কৰা লোকসকলৰ ভ্ৰমণ সুচল কৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ বিষয়া আৰু নোডেল বিষয়াসকলে প্ৰতিটো টল প্লাজাত বিষয়া নিযুক্ত কৰিছে। এই ফাষ্টটেগ বাৰ্ষিক পত্ৰ অনুমোদনৰ উদ্দেশ্য হৈছে ইয়াৰ জৰিয়তে ভাৰতে 3,000 টকা আদায় দি ব্যৱহাৰকাৰীয়ে পথ পৰিবহণৰ সুবিধা লাভ কৰিব পাৰিব। এই অনুমতি পত্ৰৰ ম্যাদ এবছৰ বা ইয়াৰ জৰিয়তে 200টা টোল প্লাজাত অতিক্ৰম কৰাৰ সুবিধা লাভ কৰিব। এই ফাষ্টটেগ অনুমতি পত্ৰ বৈধ ফাষ্টটেগ থকা অবাণিজ্যিক যান বাহনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ কালি সন্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। জ্যেষ্ঠ বিজেপি নেতা লা গণেশনক 2023 চনৰ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ মণিপুৰৰ ৰাজ্যপাল আৰু পশ্চিমবংগৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চেন্নাইত আজি বিয়লি 5 বজাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এটা বাৰ্তাত প্ৰয়াত গণেশনৰ দীঘলীয়া আৰু সমৰ্পিত জনসেৱাক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাত জীৱন উৎসৰ্গা কৰা শ্ৰীগণেশনক সদায় এগৰাকী জাতীয়তাবাদী ব্যক্তি হিচাপে স্মৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰয়াত গণেশনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ বাদ্দাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 60লৈ বৃদ্ধি পাইছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে এই দুৰ্ঘটনাত 100জনৰো অধিক লোক আহত হৈছে। অঞ্চলটোত বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। অঞ্চলটোত মাটি আৰু ধবংসস্তূপৰ মাজত বন্দী হৈ ৰোৱা বহুসংখ্যক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী, সেনা, স্থানীয় স্বেচ্ছাসেৱক আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান চলাই আছে। ডাৱৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বাৰ্ষিক মাছাইল মাতা যাত্ৰা বাতিল কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকখন ইউক্ৰেইন ৰাছিয়া সংঘৰ্ষ সন্দৰ্ভত কোনো মীমাংসা অবিহনে সমাপ্ত হয়। আলাস্কাৰ এংকৰেজৰ এলমেন্স ৰিচাৰ্চন অসামৰিক ঘাটিত অনুষ্ঠিত এই বৈঠক প্ৰায় 3 ঘণ্টা ধৰি চলে। বৈঠকৰ অন্তত এখন যুটীয়া সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ আলোচনাৰ মুখ্য বিষয় আছিল ইউক্ৰেইন সংঘৰ্ষ। দুবাৰৰ অলিম্পিক পদক বিজয়ী মানু ভাকাৰে আজিৰে পৰা কাজাখাস্তানত আৰম্ভ হোৱা এছিয়ান শ্বুটিং প্ৰতিযোগিতা 2025ত ভাৰতীয় দলটোৰ নেতৃত্ব দিব। বিশ্বৰ 28খন দেশৰ 734গৰাকীতকৈও অধিক শ্বুটাৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ছিনিয়ৰ আৰু জুনিয়ৰ শাখাত মুঠ 164গৰাকী শ্বুটাৰ অন্তৰ্ভুক্ত হোৱা এটা বৃহৎ ভাৰতীয় দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি ভাৰত চৰকাৰ তথা জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বিশিষ্ট বেলুচ মানৱ অধিকাৰ কৰ্মী নিৰিয়াৰ বেলুচে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ অধীনত ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা কৰিছে। আৰু কাজাখাস্তানত অনুষ্ঠিত এছিয়ান শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটো অলিম্পিক পদক বিজয়ী মানু ভাকাৰে নেতৃত্ব দিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55